গণনা পুস্তক ছয় অধ্যায়। নাচৰীয়া লোকৰ আৰু আশীৰ্বাদৰ বিধি। যিহুৱাই মুচিক ক'লে, তুমি ইজৰাইলৰ সন্তানসকলক কোৱা, কোনো পুৰুষ বা স্ত্ৰীয়ে যেতিয়া যিহুৱাৰ উদ্দেশ্যে বিশেষ নাচৰীয়া ব্ৰত ধৰিবৰ অৰ্থে পৃথকে থাকিব, তেতিয়া তেওঁ দ্ৰাক্ষাৰস আৰু সুৰাপ্ৰাণৰ পৰা নিজকে আঁতৰৰ ৰাখিব লাগিব। তেওঁ দ্ৰাক্ষাৰসৰ চিৰকা বা সুৰাৰ চিৰকা পান নকৰিব, আৰু দ্ৰাক্ষাৰসৰ পৰা চেপি উলিওৱা নতুন ৰসকো পান নকৰিব, বা কেঁচা কি শুকান দ্ৰাক্ষা ফলো নাখাব। তেওঁ মোৰ উদ্দেশ্যে পৃথকে থকা সকলো কালত গুটিৰ পৰা বাকলিলৈকে দ্ৰাক্ষা ফলেৰে যুগুত কৰা কোনো বস্তু ভোজন নকৰিব। আৰু বৰ ধৰি পৃথকে থকা সকলো কালত তেওঁ মূৰত খুৰ নলগাব। যিহুৱাৰ উদ্দেশ্যে বেলেগে থকা দিনৰ সংখ্যা পূৰ নহয় মানে তেওঁ নিজৰ মূৰৰ চুলি বাঢ়িবলৈ দিব। তেওঁ যেতিয়ালৈকে যিহুৱাৰ উদ্দেশ্যে পৃথকে থাকে, তেতিয়ালৈকে কোনো মৰা শৰ ওচৰলৈ নাযাব। তেওঁ পিতৃৰ বা মাতৃৰ, ককায়েকৰ বা ভনীয়েকৰ মৃত্যুৰ সময়ত তেওঁলোকৰ কাৰণে নিজকে অশুচি নকৰিব, কিয়নো তেওঁ মূৰৰ দীঘল চুলি দেখি তেওঁ নিজ ঈশ্বৰৰ উদ্দেশ্যে যে পৃথকে আছে সেই বিষয়ে সকলোৱে জানিব। তেওঁ পৃথকে হৈ থকা সকলো কালত যিহুৱাৰ উদ্দেশ্যে পবিত্ৰ হৈ থাকিব। আৰু যদি কোনো এজন মানুহৰ অকস্মাত তেওঁৰ ওচৰত মৃত্যু হয়, তেতিয়া তেওঁৰ নিজৰ পৃথকে থকাৰ চিন অশুচি কৰে, তেতিয়া তেওঁ শুচি হোৱা দিনা নিজৰ মূৰ খুৰাব। সেয়া সপ্তম দিনাই তেওঁ নিজ মূৰৰ চুলি খুৰাব লাগিব। অষ্টম দিনা তেওঁ দুটা কপৌ বা দুটা পাৰ পোৱালি সাক্ষাৎ কৰাৰ তম্বুৰ দুৱাৰমুখলৈ পুৰোহিতৰ ওচৰলৈ আনিব লাগিব। তেতিয়া পুৰোহিতে তাৰে এটা পাপাৰ্থক বলিস্বৰূপে আৰু আনটো হোম বলিস্বৰূপে উৎসৰ্গ কৰিব। তেতিয়া তেওঁ মৰা হৰ ওচৰত থকাৰ পাপৰ কাৰণে তেওঁ প্ৰায়চিত্ৰ কৰিব, আৰু সেইদিনাই তেওঁ নিজকে পুনৰ প্ৰবৃত্ত কৰিব। তেওঁ নিজকে পুনৰাই জিহুৱাৰ উদ্দেশ্যে পৃথকে থাকিব লাগিব। তেওঁৰ দুখাৰ্থক বলিস্বৰূপে এটা এবছৰীয়া মেৰচাক পোৱালি আনিব, কিয়নো তেওঁ পূৰ্বতে নিজকে অশুচি কৰালে, সেইকাৰণে তেওঁ পূৰ্বতে নিজকে জিহুৱাৰ উদ্দেশ্যে পৃথকে থকা দিনবোৰ গণ্য নহ'ব। নাচৰীয়া লোক হৈ পৃথকে থকাৰ কাল পূৰ হ'লে তেওঁ পালন কৰিবলগা বিধি এনে, তেওঁক সাক্ষাৎ কৰা তম্বুৰ দুৱাৰমুখলৈ অনা হ'ব। তেওঁ নিজে অনা উপহাৰ জিহুৱালৈ দান কৰিব। তেওঁ হোম বলিৰ কাৰণে গাত কোনো দাগ নথকা এটা এবছৰীয়া মতামেৰ চাক পোৱালি আৰু পাপাৰ্থক বলিৰ কাৰণে গাত দাগ নথকা এজনী এবছৰীয়া নিঘুণ চেউৰী মেৰচাক পোৱালি আৰু মংগলাৰ্থক বলিৰ কাৰণে গাত দাগ নথকা এটা নিঘুণ মতা মেৰচাক দান কৰিব লাগিব। আৰু সেই জন্তুবোৰৰ সৈতে একেৰাহি খমিৰ নিদিয়া পিঠা অৰ্থাৎ তেল মিহলোৱা মিহি আটাগুৰি বিন্ধা থকা পিঠাকেইটামান আৰু খমিৰ নিদিয়া তেল ঢলা পাতল চকলীয়া পিঠাকেইটামান আৰু তাৰ লগত ভক্ষ্য আৰু পেয় নৈবেদ্য উপহাৰৰ সৈতে এই সকলো উপহাৰ জিহুৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিবলৈ আনিব। তাতে পুৰোহিতে এই সকলো বস্তু জিহুৱাৰ আগলৈ আনিব। তেতিয়া তেওঁ পাপাৰ্থক বলি আৰু হোম বলি উৎসৰ্গ কৰিব। খমিৰ নিদিয়া পিঠাৰ খৰাহিটোৰে সৈতে মংগলাৰ্থক বলিৰ মেৰ চাকটো জিহুৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিব, আৰু তাৰ পাছত পুৰোহিতে তাৰ লগত ভক্ষ্য নৈবেদ্য আৰু পেয় নৈবেদ্যও উৎসৰ্গ কৰিব। পাছত নাচৰীয়া লোকজনে সাক্ষাৎ কৰা তম্বুৰ দুৱাৰমুখত নিজে পৃথক হৈ থকাৰ চিন অৰ্থাৎ তেওঁ মূৰৰ দীঘল চুলি খুৰাই সেই মূৰৰ চুলিলৈ মংগলাৰ্থক বলিৰ তলত থকা অগ্নিত পেলাই দিব। আৰু নাচৰীয়া লোকজনে পৃথকে থকাৰ যি চিন তাক ফুৰোৱাৰ পাছত পুৰোহিতে পানীত সিজোৱা মেৰৰ আগপীৰাটো আৰু খৰাহীৰ পৰা খমিৰ নিদিয়া বিন্ধা থকা পিঠা এটা আৰু খমিৰ নিদিয়া পাতল চাকলীয়া পিঠা এটা লৈ নাচৰীয়া লোকজনৰ হাতত দিব। আৰু পুৰোহিতে সেই সকলোকে দুলনীয় নৈবেদ্যস্বৰূপে জিহুৱাৰ সাক্ষাতে তেওঁৰ সন্মুখত দান কৰিব। দুলনীয় আমঠু আৰু উত্তোলনীয় পাছপীৰাই সৈতে সেয়ে পুৰোহিতৰ অৰ্থে পবিত্ৰ হ'ব। তাৰ পাছত নাচৰীয়া লোকজনে দ্ৰাক্ষাৰস পান কৰিব পাৰিব। নাচৰীয়া ব্ৰত ধৰোঁতা মানুহৰ আৰু পৃথকে থকাৰ কাৰণে জিহুৱাক দিব লগা তাৰ উপহাৰৰ এইয়ে বিধি। ইয়াৰ বাহিৰে তেওঁ নিজৰ শক্তি অনুসাৰে দিবলৈ আগ কৰে তাকো দিব পাৰে। তেওঁ যি ব্ৰত ধৰে সেই ব্ৰত অনুসাৰে তেওঁ নিজে পৃথকে থকা বিধি পালন কৰিব লাগে। পাছত জিহুৱাই পুনৰাই মুচিক ক'লে, তুমি হাৰুণ আৰু তেওঁৰ পুত্ৰসকলক কোৱা, তোমালোকে ইজৰাইলৰ সন্তানসকলক এইদৰে আশীৰ্বাদ কৰিবা। তোমালোকে তেওঁলোকক এইদৰে ক'বা, জিহুৱাই তোমালোকক আশীৰ্বাদ কৰি ৰাখক, জিহুৱাই তেওঁৰ নিজ পোহৰেৰে তোমালোকক উজ্জ্বল কৰি ৰাখক আৰু তোমালোকৰ প্ৰতি দয়ালু হওক, জিহুৱাই তোমালৈ দৃষ্টি কৰক আৰু তোমাক শান্তি দান কৰক। এইদৰে তেওঁলোকে ইজৰাইলৰ সন্তানসকলৰ ওপৰত মোৰ নাম স্থাপন কৰিব, তেতিয়া মই তেওঁলোকক আশীৰ্বাদ কৰিম।